আপুনি শুনি আছে গপশপ পডকাস্ট।
হেই গাইজ, নমস্কাৰ, মই আৰ জে মেণ্ডি। আজি এই মুহূৰ্তত আমাৰ লগত আছে দ্য লেজেণ্ড হিমছেল্ফ জুবিন গাৰ্গ। পৰিচয় তেখেতৰ আৰু দিয়াৰ কোনো প্ৰয়োজন নাই, আমাৰ আপোন, আমাৰ মৰমৰ, আমাৰ সকলোৰে পৰিচিত। দ্য ভেৰি লেজেণ্ড ইজ হিয়াৰ ৰাইট নাও ইন দ্য ষ্টুডিঅ'। নমস্কাৰ জুবিন দা, ৱেলকাম।
থেংক ইউ।
আৰু বহুত ভাল লাগিছে আপোনাক আচলতে বহুত দিনৰ পিছত একদম কাষতে পাইছোঁ। আৰু আপুনি ইমান ব্যস্ত আৰু বিভিন্ন ধৰণৰ কাম কাজত আপুনি লাগি আছে, গতিকে তাৰে মাজত যে আমাৰ কাৰণে সময় উলিয়াই ষ্টুডিঅ'লৈ আহিলে, থেংক ইউ ছ' মাছ। জুবিনদা, গম পাইছে আপোনাৰ তিনিটা দশক, আপোনাৰ সুৰীয়া যাত্ৰা আৰু এতিয়া আমাৰ এই অনুষ্ঠানটো, গতিকে এটা শব্দত ক'ব গ'লে 30 years কি ক'ব?
30 বছৰ নাজানো, ইটছ লাইক মই সদায় ভাবিছিলো যে মই এইটো কৰিবলৈ জন্ম হৈছো, সেই ধৰণে আগবাঢ়িলো।
হয়,
মিউজিক তাৰপিছত চিনেমাত সোমালো, তেলাই হেলাই আৰু বেলেগ বেলেগ কাম কৰি আছো, চ' ইনভলভমেণ্টবিলাক বেলেগ বেলেগ হৈ গ'ল, বেলেগ বেলেগ মানুহ লগ পালো 30 বছৰত, বহুত মানুহ হেৰুৱালো, বহুত মানুহ এতিয়াও কাম কৰি আছে আমি একেলগে, আৰু সেই ধৰণে এইটো এটা ডাঙৰ জাৰ্ণি বুলি ক'ম মই, আৰু ভেৰি কালচাৰেল জাৰ্ণি, চ' ভেৰি মানে ইটছ ভেৰি ৱেভি আচলতে, ঢৌৰ নিচিনা গোটেই কাৰোবাৰটো, এই গান, এই মিউজিক, এই চিনেমা, এই আমুক তামুক, আৰু কিন্তু ভালেই লাগে ভাবিলে, কাৰণ বেছিভাগ ক্ৰিয়েটিভ কামেই হৈছে, মানুহে মনত ৰখি ৰাখিবলগীয়া কাম, চ' আই এম ভেৰি হেপি, আই এম ছেটিছফাইড ইন 30 years।
মই সদায় এটা কথা কওঁ যে জুবিন গাৰ্গৰ দৰে দ্য জুবিন গাৰ্গ ক'লেও ভুল নহ'ব, আপোনাৰ নিচিনা লাইফ জীৱাটো সকলোৰে কপালত নাই বা কাৰো কপালত নাই বুলিয়ে ক'ব লাগিব, বিকজ আপুনি ক্ৰিয়েটিভলি হওক নিজৰ লাইফটো আপুনি জীয়াইছে। সদায় মই মন কৰোঁ আপোনাৰ যি মন গৈছে আপুনি কৰে, দেৰ ইজ ন' প্ৰিটেনশ্যন, কোনো লোভ ঢাক নাই, বা আপুনি যিটো ফিল কৰে ইনষ্টেণ্টলি সেইটো মমেণ্টত আপুনি সেইটো কয় কৰে আৰু কৰি আহিছে, সেই যিটো লাইফটো আপুনি জীয়াইছে আজিলৈকে 30 years, এণ্ড অফক'ৰ্ছ ইউ আৰ 50+, মই 26 বুলিয়েই কৈছোঁ বা 16 বুলিয়েই কৈছোঁ, এই যে জীৱাৰ আপোনাৰ যিটো এটা ষ্টাইল, সেই ষ্টাইলটোৰ বিষয়ে কি ক'ব? ইটছ অলৱেজ বিন সামথিং ভেৰি ডিফাৰেণ্ট, মেজিকেল।
সেইটো আছিলে মোৰ ককাৰ পৰা আহিলে চাগে, মোৰ ককা অলমষ্ট মোৰ নিচিনা আছে, যদি মই গান নাগাইছিলে বাৰু, খুব নলেজ খুব ভাল আছিলে, পঢ়া শুনাটো ভাল আছিলে, তেওঁ গোটেই জীৱন তেনেকে জীয়াই থাকে নিজৰ মতে, তেওঁক মানে কোনো বান্ধি ৰাখিব নপৰা নাছিলে, তেওঁ চাগে 35টামান চাকৰি কৰিছিলে, য'ত ত'ত কাজিয়া কৰে, মাৰপিট কৰে, চাকৰি দি থৈ গুচি আহে, চ' মই ককাক ভালকে পাইছো মানে লাষ্ট অৱস্থালৈকে, অলমষ্ট লাইক মি, মায়েও আগতে কয় যে ককাৰ নিচিনা হৈ গৈ আছো আৰু,
বিন্দাচ
বিন্দাচ, একো নামান, সেইটো একো নাই আচলতে, আৰু মই আচলতে থাকিব নোৱাৰো, যেতিয়া কোনোবা এটা কথাত ৰাইট কথা তাত মাতিব লাগে, মানে বেলেগে নামাতিলে মই মাত মাতিম, আৰু মোক মানা কৰিলে সেইটো মই কৰিমেই কথাটো, সেইটো চ' সেইকাৰণে সেইটো গৰুমাহঁতে ভালকে জানে যে ইয়াক মানা কৰিলে লাভ নাই, ক'বই, সেইটো মোক যদি ষ্টেজত উঠা গ'লে কিবা এটা কণ্ট্ৰভাৰ্চিয়েল যেনিবা কথা এটা হৈছে কিবা এটা, মোকতো জাৰ্ণিষ্টবিলাকে সুধি থাকে, মই অকণমান টেক্টফুলি কথা কম বাৰু, ঠিক আছে, কিন্তু মোক যদি মানা কৰি দিয়ে মই ষ্টেজত সেইদিনা ফালিমেই, চ' সেইটো প্ৰিপেয়াৰ হৈ গ'ল ষ্টেজত উঠি উঠা কমে, চ' সেইটো মোৰ ভিতৰৰ টেণ্ডেঞ্চি আচলতে, একো নাই, ৰেবেল এটা হেৰি আছে ভিতৰত, ছ'চিয়েল কজৰ কাৰণে, মানুহৰ কাৰণে, মই সদায় আছো।
চ' জুবিন দা, তিনিটা দশক আপোনাৰ ক্ৰিয়েটিভ কামৰ ক্ষেত্ৰত বিশেষকৈ যদি আমি অকণমান মনোযোগ দিওঁ, সেই তিনিটা দশকৰ ভিতৰত কোনটো আটাইতকৈ আপোনাৰ প্ৰিয় বা আপোনাৰ স্মৰণীয়, সেইটো বিষয়ে অকণমান জানিব খুজিছোঁ, আৰু কিয়?
মোৰ গোটেইকেইটা ফেজ বেলেগ বেলেগ গৈছে, কাৰণ 92 ষ্টাৰ্ট কৰিছিলোঁ, 92-99 মই অকল এলবাম অৰিয়েণ্টেড হৈ আছিলোঁ, এলবাম মডাৰ্ণ হওক, বিহু হওক, বিহু মই গোৱা নাছিলোঁ 96-লৈকে, যেতিয়া বিহু গাই দিলোঁ, বিহু ইমানেই চলিবলৈ ধৰিলে যে বছৰেকত 300-400 বিহু গাবলগীয়া হৈ গ'ল, টোকাৰী গীত গাই দিলোঁ, সেইবিলাকো চলিলে, সেইবিলাক মানে চলা নাছিলে ইমান, চ' মই ফকত সোমাই দিলোঁ লাহেকৈ, মই আচলতে মই এক্সপ্ল'ৰ কৰি গৈ আছোঁ সোমাই, মই আছিলোঁ অৰিজিনেলি অকণমান ৱেষ্টাৰ্ণ মিউজিক ইনফ্লুয়েঞ্চ মানুহ আছিলোঁ, তাৰপৰা গৈ ফকত সোমালোগে, তাৰপৰা আৰম্ভ হ'ল সেই নেক্সট দশকটো চিনেমা, সেইটো ভাইমদাৰ লগত সোমোৱাৰ পিছত হ'ল, মই নিজৰ বাৰু এখন চিনেমা বনাইছিলোঁ তুমি মাথোঁ, তাৰপৰা ষ্টাৰ্ট হৈছে, তাৰপিছত হিয়া দিয়া নিয়া মোক তামোক নায়ক চাৰ বুলি, চ' তেতিয়া পূৰা চিনেমাত বিজি হৈ গ'ল, তেতিয়া বম্বেত থাকিবলৈ ল'লোঁ, বম্বেত গান গোৱা আৰম্ভ কৰিলোঁ বলিউডত, তাৰপিছত আকৌ যেতিয়া মই বেড ফেজ এটা দেখিলোঁ, মই আকৌ মই মানে ফটকে ডিচিশ্যন ল'লোঁ, মই আকৌ ঘূৰি গুচি আহিলোঁ কমলে, মই বোলো আমাৰ চিনেমা ইণ্ডাষ্ট্ৰী আকৌ উঠাব লাগে, যিমান পইচা আছিলে লগাই পেলাই মিছন চাইনা বনালোঁ, এখন চলি গ'ল কাঞ্চন গাব লাগে, তাৰপিছত ভাল ফেজ এটা আৰম্ভ হ'ল, এতিয়া ডক্টৰ বেজবৰলৈকে ভালেই গৈ আছে, কৰোনাটো বাদ দিলোঁ বাৰু 2 বছৰ, চ' এই তিনিটা মানে দশকৰ ফেজকেইটা বেলেগ বেলেগ, চবৰে মানে ডেফিনেশ্যনটো বেলেগ, চবে মোক বেলেগ বেলেগ ধৰণৰ বস্তু দিছে, বেলেগ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ দিছে, বেলেগ বেলেগ ধৰণৰ কথা শিকিবলৈ দিছে, আৰু সেইধৰণে আগবাঢ়ি আহিছোঁ, এতিয়া নাজানো নেক্সট ফেজ কি দেখোঁ।
এতিয়া জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে জুবিন গাৰ্গ হৈ থাকিবলৈ বহুত লোকৰ চাগে ইনস্পিৰেশ্যন আছে আপোনাৰ, আৰু গতিকে আজি এই তিনিটা দশকত আপোনাৰ 30 years জাৰ্ণি, ক্ৰিয়েটিভলি মেজিকেল জাৰ্ণি, কাক কাক আপনি কব বিচারিব এটা থ্যাংক ইউ বা হয়তো নাম লব খুঁজিব
তেনেকুৱা ঢের মানুহ আছে মই মাৰ পৰা আৰম্ভ কৰিম মা দেউতা ভন্টি আছিলে জংকী আছিলে তাৰ চাতুৰী আছিল লগৰ আছিলে জয়ন্ত ভট্টৰ সি ঢুকালে পবিত্ৰ মাৰ সেইটা আছে আমি বহুত সময় পাৰ কৰিছোঁ একেবাৰে ডিব্ৰুগড় গতিকে আছে এনেকৈ দিগন্ত ভাৰতী আছে ভাৰতী প্ৰায় 25 বছৰ কাম কৰিছে মানৱ প্ৰবীণেও কাম কৰিছে বহুত চ' সেই ধৰণৰ আমাৰ টীম আছিলে এটা গ্ৰুপ আছিলে ধুনীয়া এতিয়াও আছে এতিয়া অকণমান মানে লগ পোৱাৰ হেৰিটো অকণমান কম তথাপি আমি কেইটামান মানুহ লগ হৈ থাকোঁ কিন্তু চ' তেওঁলোকৰ প্ৰতি মই থেংকফুল সদায় কাৰণ ভাল ক্ৰিয়েশ্যনত সদায় তেওঁলোক আছিলে মানে দিনে ৰাতি ৰাতিপুৱা 5-6টালৈকে কাম কৰোঁ দিনত অলপ ব্ৰেক হওঁ আকৌ উঠি আকৌ কাম চ' মোৰ লগত অকণমান কিছুমান দিগদাৰ পায় কিন্তু পিছত তাহাঁতি ইউজ হৈ গ'ল তো এনেকৈয়ে কাম কৰোঁ
তাৰপৰা টাইম টেবুলটো অকণমান
একদম উল্টা চ' এতিয়া কিন্তু অকণমান সলাইছোঁ মই এতিয়া অন্ততঃ মই 1-2টা বজাত শুবলৈ ট্ৰাই এটা দিছোঁ
আৰু আপুনি কিমান ঘণ্টা শুৱে
মই শুলে শুওঁ কিন্তু মই 8-9 ঘণ্টা শুমি
হাই ফাইভ অন দেট
এনেকুৱা ৰেকৰ্ডো আছে 21 ঘণ্টালৈকে শুইছোঁ
সেইটো হাই ফাইভ নকৰিম
এতিয়া
জানিব খুজিছো আকৌ গীতৰ কথাই পাতো আপোনাৰ এটা এটা গান সৃষ্টি কৰাটো আচলতে মই ভাবো যে পৃথিৱীৰ আটাইতকৈ কঠিন কাম সেই কামটো আপুনি ইমান সহজে কেনেকে কৰে সেই ইমোশ্যন বা ইনস্পিৰেশ্যন বা কিবা সময় লৈ কথা থাকে নে আপুনি কেনেকে নিজকে ইনস্পায়াৰ কৰি ৰাখে
মই সাধাৰণতে মই কম্পজিচন বা মিউজিক এৰেঞ্জমেণ্টে হওক মই অকণমান দেৰিকৈ বহোঁ 8-9টা বজাত বহোঁ তাৰ আগৰখিনি মই এনেই ভাবি থাকোঁ ৰিলেক্স কৰি কথা পাতি থাকোঁ কোনো গম নাপায় মই যে নেক্সট গান এটা বনাম কাকো নকওঁ ষ্টুডিঅ'ত অন কৰি থৈ দিয়ে যেতিয়া মুডটো হে যাওঁ বহোঁ কিন্তু মই খুব ফাষ্ট কাম কৰোঁ মানে সেইটো লগৰখিনিও চাই আচৰিত হয় ইমান ফাষ্ট মানে বেলেগে গান এটা বনাবলৈ লয় 3-4 দিন মই যে বহিলোঁ 3 ঘণ্টাৰ ভিতৰত গান ৰেডি গানো বনালোঁ লিখিলোঁ প্ৰগ্ৰেমিং আধা আধি চেচ কৰি পেলাওঁ চ' সেই ফ্ল'টো আছে আৰু এইটো নাজানো এইটো চাগে ব্লাডত আছে আৰু সেই কিবা এটা আছে আৰু খুচি থাকে মোক ৰেষ্টলেছনেছ মই সদায় কৈছোঁ মোৰ ৰেষ্টলেছনেছ যিটো সেইটোৱে মোৰ ক্ৰিয়েটিভিটিৰ মেইন চ'ৰ্চ
আৰু জুবিন দা ফাৰ্ষ্ট টাইম আপুনি এজ আৰ জে জুবিন আহিব আগতে এবাৰ ৱৰ্কশ্বপত আপুনি আহিছিল কিন্তু এতিয়া
বহুত দিন আগতে এটা অনুষ্ঠান
হয় এইবাৰ আপুনি আৰ জে জুবিন হৈ আহিব শনিবাৰে তাৰমানে 25 মাৰ্চ তাৰিখে সেইটো বিষয়ে কি ক'ব
পইচা কিমান দিব আৰ্জেংটো ভাল পাওঁ মই খালি কথা ক'ব পাৰিব লাগিব কথাটো সেইটো যি টি ক'লেও নহওঁ মানে বেয়া চ' যিমানখিনি আৰ্জে মই শুনিছোঁ আমাৰ চিনাকি যিখিনি আছে সকলোৱে ধুনীয়া ধুনীয়া কাম কৰিছে ইমান বছৰ শুনি আহিছোঁ গপচপৰ লগত জড়িত মই এবাৰেই কৰিছিলোঁ এটা অনুষ্ঠান বোধহয় 1 ঘণ্টামানত আৰু সেইটো এক্সিডেণ্টেল লিফতকৈ কৰা এটা অনুষ্ঠান এইবাৰ কৈছা যেতিয়া মই অকণমান ট্ৰাই কৰি চাব পাৰিম বাৰু
অল দ্য বেষ্ট জুবিনদা বহুত বহুত ধন্যবাদ এই সাক্ষাৎকাৰত আপুনি নিজৰ মোক সময় দিলে আৰু আমি আচলতে একদম মানে আগবাঢ়ি মানে খুব এক্সাইটেডলি আমি ৰৈ আছোঁ খুব ফূৰ্তিৰে যে এই অনুষ্ঠানটো আমি ধুনীয়াকে এটা উপহাৰ হিচাপে আপোনাক আমি দিব পাৰোঁ যাতে আমি এই আপোনাৰ সুৰীয়া যাত্ৰা এনেদৰে অব্যাহত থাকক তাৰ বাবে বহুত বহুত শুভেচ্ছা গপশ্বপ পৰিয়ালৰ তৰফৰ
পৰা
থেংক ইউ চ' মাছ জুবিনদা
নমস্কাৰ মই আৰ জে ৰাগ আৰু আপোনালোকে নিশ্চয় গম পাইছে এবাৰ আমি ৰেডিঅ' গপশ্বপে এক বিশেষ আয়োজন আপোনালোকৰ বাবে লৈ আহিছোঁ অহা 26 মাৰ্চত 23:30 আৰু তাৰ বাবে আজি আমাৰ লগত ষ্টুডিঅ'ত আছে আটাইতকৈ বিশেষ ব্যক্তিজন জুবিনদা পোন প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ
থেংক ইউ
আৰু জুবিনদা আছে আমাৰ লগত আজি তেখেতৰ এই 30 বছৰীয়া যি সাংগীতিক যাত্ৰা আমি এবাৰ চেলিব্ৰেট কৰিব বিচাৰিছোঁ আৰু তাৰ বাবে এই আয়োজন 23:30 প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ জুবিনদা আপোনাৰ যিহেতু সংগীতৰ মাজেৰে সময়খিনি পাৰ হৈছে আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিছিলে জে ডি কলেজৰ দিনৰ পৰাই লাহে লাহে তাৰপিছত বি বৰুৱা কলেজলৈ আহিলে আৰু বি বৰুৱা কলেজৰ পৰা আমি জানিব পাৰিছিলোঁ যে তেতিয়া আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি ইউথ ফেষ্টিভেল হয় যুৱ মহোৎসৱ তাত আপুনি ৱেষ্টাৰ্ণ ভকেলত জইন কৰিছিলে আৰু গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু তাৰ পাছতে আপোনাৰ যাত্ৰাটোৰ আৰম্ভণি বুলি ক'ব পাৰি এই বিষয়ে কি ক'ব তাৰ পিছত কিবা আঁৰৰ কাহিনী আছে নেকি
জইন কৰা নাছিলোঁ আচলতে মানে কম্পিটিশ্যন বস্তুটো খুব ভাল পোৱা নাছিলোঁ বেলেগৰ লগত বজাই দিওঁ বাট স্কুলত মই বাৰু চবতে ফাৰ্ষ্ট হওঁ যিয়ে নহওক গান হওক তবলা হওক কিবা কলেজত মই কেতিয়াও কৰা নাই আমাৰ ৱেষ্টাৰ্ণ ভকেলৰ কাৰণে কোনো নাছিলে পাৰ্টিচিপেণ্ট চ' কটন অলৰেডি ফাৰ্ষ্ট হৈ আছিলে বিবুৰা যদি মানে এটা গ'ল্ড মেডেল পায় বিবুৰা ফাৰ্ষ্ট হ'ব মোক জেক দি পেলাই হুলস্থুলকৈ উঠাই দিলে কিবা এটা গাই দিলোঁ আৰু ইংলিছ গান চ' গ'ল্ড মেডেল পালোঁ পোৱাৰ পিছত আৰু ফূৰ্তিটো হ'ল আৰু পিছদিনা বিবুৰত মোক বজাই বুলি চবেই জানিছিলে যে মই গান গাওঁ বুলি তেতিয়া জনা নাছিলে কোনো বিবুৰৰ বিশেষ জেবিত জানিছিলে বাৰু জেবিত লগৰবিলাকে জানিছিলে চ' তাৰপিছত সেইধৰণে আৰু চবেই বুষ্ট আপ কৰিলে এলবাম কৰিবৰ কাৰণে তেতিয়া এলবামৰ এটা ধুনীয়া ফেজ আহিছিলে অসমত যিটো লহতে এলবাম কৰে তেতিয়া আমি শুনো বোম্বে আৰ্টিষ্টে বেছিকৈ গায় কুমাৰ চানুৱে গায় কোনোবাই কবিতা স্মৃতি গায় চ' সেইধৰণে প্লেন কৰি অনামিকাটো কৰিলোঁ যদিও মোৰ চ'ল' এলবাম আছিলে মই কবিতা যে গাইছে দুটা গান চ' সেইধৰণে প্লেন কৰি পয়সা পাতি অলপ গোটাই মেলি আৰু বজাই মেলি যিখিনি পইচা আছিল সেইখিনি গোটাই মেলি এলবামটো হ'ল। ভাবিলোঁ বোম্বেত কাৰোবাক লওঁ, তেতিয়া বোম্বেত আৰ্টিষ্টক লোৱাৰ এটা ট্ৰেণ্ড চলি আছিলে। তো কবিতা যি মই ভাল পাওঁ তেওঁক ল'লোঁ সেইকাৰণে, আৰু এলবামটো হিট হ'ল, চলিলে। চলিব বুলি ভবা নাছিলোঁ বাৰু, কাৰণ কোনো এক্সপিৰিয়েঞ্চ নাছিলে এলবামত, শুনিছিলোঁহে বেলেগ এলবাম। তো যাৰ ভাল চলিলে যেতিয়া তাৰপিছত সেই যাত্ৰা আৰম্ভ হৈ গ'ল। তাৰপিছত মই মায়া কৰিলোঁ, মায়াটো মোক এটা প্লেটফৰ্ম দি পেলাই দিলে গোটেই, তাৰপিছত ৰোৱা নাই আৰু কণ্টিনিউচ কৰি গৈ আছোঁ। তাৰপিছত চিনেমা টিনেমা আহিলে, চ' যাত্ৰাটো তেনেকুৱা।
আপোনাৰ যিহেতু অনামিকা এলবামটোৰ কথা কৈছেই, 1992 আপোনাৰ প্ৰথম এলবাম আছিলে এইটো, আৰু তাৰ ৰেকৰ্ডিং খুব সম্ভৱ সেই সময়ত আপুনি বোম্বেতে কৰিছিলে গোটেইখিনি কাম।
নাই, আমি মিউজিকৰ কাম গোটেইখিনি ভূপেন্দ্ৰজৰ ষ্টুডিঅ'ত কৰিছোঁ, ভূপেন্দ্ৰৰ। ইভেন মই ডাবিঙো ভূপেন্দ্ৰত কৰিছোঁ, অলপ কিবা কিবি কাৰেকশ্যন মই বোম্বেত কৰিছোঁ। কবিতা যি খালি বোম্বেত গোৱাইছোঁ, আৰু মিক্সিঙো আকৌ প্ৰথমতে বোম্বেত কৰিলোঁ, কৰি মোৰ খুব পচন্দ নহ'লে কিবা কাৰণে আকৌ ভূপেন্দ্ৰই কৰিছে। চ' সেইধৰণে কামটো হ'ল, আৰু সেইটো এটা খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ আৰু ভূপেন্দ্ৰৰ লগত। আগতে ভূপেন্দ্ৰৰ ষ্টুডিঅ'ত গৈ গৈ মই বহি থাকোঁ, বেলেগৰ ৰেকৰ্ডিং চাই থাকোঁ। মোৰ দাদা উৎপল শৰ্মাৰ সৈতে কাম কৰে তেতিয়া। চ' তেতিয়া কোনোবা কোনোবাই সোধে আৰু মিউজিচিয়ানে, ই ল'ৰাটো কোনে কৈছে? উৎপলৰ ভাই, উৎপলৰ মোৰ জেঠাই ল'ৰা, কৈছে বোলে ভাল গান গায়। তাৰপিছত ভূপেন্দ্ৰহঁতেও মোক ফ'ৰ্চ কৰিলে অলপ, গাইড চাইড গাই থকা শুনে যে মিউজিক কৰোঁতে। তেতিয়া চান্তাজী বাইদেউ বহুত হেৰি কৈছে সেই সময়ত, মানে বুষ্ট আপ দিছে আৰু পিছফালৰ পৰা। চ' সেইধৰণে এলবাম হ'ল, তাৰপিছত মই ওলাই আহিলোঁ। ওলাই
আপোনাৰ পৰা এইখিনিতে আৰু এটা কথা মই জানিব বিচাৰিছোঁ, যিহেতু আপুনি কৈছে যে সেই সময়ত আপুনি কম্পজিশ্যনৰ লগত প্ৰথমতে বেছি জড়িত হৈ আছিলে, বেলেগৰ কাৰণে আপুনি গান কম্প'জ কৰি দিয়ে, আৰু সেই সময়ত আমি যোৰহাট ৰেডিঅ'ৰ আপুনি কাৰোবাৰ শিকাই থাকোঁতে আপোনাক কোনোবাই গান গাবলৈ কোৱা বুলি এবাৰ শুনিছিলোঁ, যে আপুনি গান, সেই ব্যক্তিজনৰ বিষয়ে জানিব বিচাৰিছোঁ।
সেইটো আছিলে, তেতিয়া ডিৰেক্টৰ আছিলে তাৰ যোৰহাট এফ এম ৰেডিঅ'ৰ, নীলু চক্ৰৱৰ্তী। তেখেত যদিও ৰেডিঅ'ৰ ডিৰেক্টৰ আছিলে, তেখেত কিন্তু নাটকৰ লগত বেছি জড়িত। খুব ভাল এক্টৰ, নাটক লিখিও ডিৰেকশ্যন কৰিছিলে, কিন্তু বহুত বয়স হৈছে মামাৰ, মামা বুলি ক'লোঁ। তেওঁ সেই বেলেগক গান শিকাই থাকোঁতে শুনি পেলাই মোক ফ'ৰ্চ কৰিলে, মানে মোক চবেই ফ'ৰ্চ কৰিয়ে কাম কৰে তেতিয়া। তাৰপিছত মই ক'লোঁ ঠিক আছে, মই মোৰ কম্পজিশ্যন আছে নিজৰ ভাল ভাল তিনিটা গান কৰি, কৈছে যোৰহাট ৰেডিঅ' এফ এম ৰেডিঅ' নতুনকৈ খুলিছে তেতিয়া, কৈছে আমি নতুন নতুন আৰ্টিষ্টক বিচাৰোঁ ইয়াত। তাৰপিছত তিনিটা গান মই গাই দিলোঁ, কৰি দিলোঁ একেদিনা ভিতৰত, আৰু ৰেডিঅ' ৰেকৰ্ডিং আৰু অল লাইভ, ধুনীয়া ধুনীয়া গান আছিলে। খালি মোৰ নামটো তাত এনাউন্স কৰোঁতে ভুলকৈ এনাউন্স কৰিছিল তেতিয়া, মানে গাৰ্গটো ধৰিব নোৱাৰিলে, জুবিন গগৈ বুলি কৈছিলে, গাৰ্গ ওপৰ এডাল ৰেফডাল মানে গগৈ বুলি ভাবিলে। এতিয়াও তেনেকেই থাকি আছে সেইটো। তাৰপিছত মই ৰেডিঅ' আচলতে ৰেডিঅ'ৰ সেইটো মই ইউথ ছেকশ্যনত কৰিছিলোঁ তাত, আৰু এফ এমৰ কথাটো অলপ বেলেগ হয়। তাৰপিছত নীলু চক্ৰৱৰ্তী, নীলু মামা আহিলে গুৱাহাটী ৰেডিঅ', তেওঁ ইয়াতো ডিৰেক্টৰ আছিলে। তাৰপিছত তেতিয়া মই অলৰেডি মই এষ্টাব্লিছ হ'লোঁ, এতিয়া মানে ৰেডিঅ'ৰ অডিশ্যন পাছ নকৰিলে প্ৰপাৰ ৰেডিঅ' চেণ্টাৰত মানে প্ৰগ্ৰেম কৰিব নোৱাৰে আচলতে আৰ্টিষ্টে, তেনেকুৱা ছিষ্টেম এটা আছে কিবা, এতিয়া বোধহয় চেঞ্জ হৈছে, আই ডোন্ট নো। তাৰপিছত নীলু মামাই ক'লে তুমি এদিন প্ৰগ্ৰেম কৰিব লাগিছিলে ইয়াত, মই বোলো তোমাৰতো অডিশ্যন পাছ কৰা নাই, আজিলৈকে দিয়া নাই পৰি, কৈছে নাই মই বুদ্ধি এটা কৰিম কিবা এটা, আকৌ ইউথ ছেকশ্যনৰ কিবা এটা বুদ্ধি কৰি পেলাই মোক তিনিটা নে চাৰিটা গান গোৱালে আনি। তাৰপিছত মই ৰেডিঅ'ত নাই কৰা কিন্তু প্ৰগ্ৰেম, ইণ্টাৰভিউ দিছোঁ ৰেডিঅ' আৰু দূৰদৰ্শনত কৰিছোঁ কিবা এটা, কিন্তু ৰেডিঅ'ত আকৌ মানে প্ৰপাৰ মই গান গোৱা নাই এতিয়ালৈকে।
আপোনাৰ পৰা আৰু এটা কথা মই জানিব বিচাৰিছোঁ, যিহেতু মই প্ৰথমতে কৈছোঁ আপোনাৰ যি যাত্ৰা সংগীতৰ লগতে আপোনাৰ বেছিভাগ সময় আপুনি কটাই, ৰেগুলাৰ যিটো আপোনাৰ জীৱন আছে চলি আছে, তাত আপুনি সংগীতৰ লগত কেনেকৈ বেলেঞ্চ কৰে বাকীবোৰ কথা, কাৰণ সংগীতৰ সময়ত বেছিভাগ সময় আপুনি সংগীততে থাকে।
তাৰ মাজতে আৰু ষ্টুডিঅ'ত কাম কৰি থাকিলেও মানুহবোৰ আহে, চ' মই অলপ অলপ টাইম দিওঁ আৰু যিমান পাৰোঁ, 10 মিনিট হওক 15 মিনিট হওক, কেতিয়াবা একেলগে বহাই লওঁ গোটেইখিনি, কোনোবা নলবাৰীৰ পৰা আহিছে, কোনোবা হেৰি পাইছে, কোনোবা তেজপুৰৰ পৰা আহিছে, মই বোলো এজন এজনকৈ কওক কি কি হেল্প কৰিব লাগে মই কৰিম তেনেকৈ, সেইধৰণে মিলাওঁ। তাৰ মাজত কামো চলি থাকে, ৰাজাই তাবলা বজাই আছে, মই মাজত ওলাই আহিলোঁ কথা পাতিলোঁ আকৌ সোমালোঁ, চ' তেনেকৈ বেলেঞ্চ কৰিবলগীয়া হয়, কাৰণ নহ'লে মোৰতো আৰু তেনেকৈ হেৰি নাই বোলে প্ৰপাৰ অফিচ বোলে মানুহ মাতিছোঁ কথা পাতিছোঁ, চ' ষ্টুডিঅ'তে যি হয় হয় আৰু, আৰু নহ'লে ঘৰৰ পৰা ওলাই আহোঁতে বাহিৰত যিখিনি মানুহ পাওঁ তেওঁলোকক সময় দিওঁ, অলপ খাগুলি দিওঁ, আগতে খাগুলিটো ধেৰ মানুহ যায়, চ' তেনেকৈ বেলেঞ্চ কৰি আছোঁ।
আৰু আপুনি যেনেধৰণে এতিয়া কৰি গৈ আছে কামখিনি, আপোনাৰ ভাল ভাল সংগীতৰ কামখিনিৰ লগতে এই কামখিনি আপুনি চলাই লৈ গৈ থাকক, সদায় আমি সদায় এইটোৱে বিচাৰোঁ যে আমাৰ এই যি মৰমৰ জুবিনদা সদায় মৰমৰে হৈ থাকিব আৰু এনেধৰণে কামবোৰ কৰি গৈ থাকক, তাৰে আমি সদায় আশা কৰোঁ। আপোনাৰ পৰা এটা কথা মই সুধিব বিচাৰিছোঁ, যিহেতু আপুনি গম পাইছেই 2033 এবাৰ আমাৰ আয়োজন আৰু 30 বছৰ আপোনাৰ যাত্ৰা, 2033 অনুষ্ঠানটোৰ বিষয়ে আপুনি কি ক'ব, আৰু আমাৰ শ্ৰোতাসকল যিসকল এতিয়া শুনি আছে তেওঁলোকৰ বাবে এটা যদি আপুনি মেছেজ আগবঢ়াই খুব ভাল লাগিব। আমাৰ
2033 যিটো যিখিনি মই শুনিছোঁ প্লেনিং, শুনিটো ভাল লাগিছে আৰু কৈছে যে বেলেগ বেলেগ আৰ্টিষ্টক গাব, মৌ গাম তাত, চ' আৰু চানমাৰী ফিল্ডত হ'ব, যিহেতু বহুত মানুহে ধুনীয়াকৈ চাব পাৰিব তাত, ডাঙৰ ফিল্ড এখন, আৰু আহিব, সকলো আহিব, সেইটোৱে মেছেজ কি আৰু, সকলো আহিব। বিহুৰ আগে আগে এটা সুন্দৰ অনুষ্ঠান গপচপৰ ফালৰ পৰা আপোনালোকক আগবঢ়াইছে, আমি গোটেইবোৰ মিলিম তাত, একেলগে আনন্দ কৰিম, ফূৰ্তি কৰিম, গান গাম, আৰু কিবা কিবি প্ৰগ্ৰেম থাকিব চাগে, আৰু গপচপৰ গোটেই টীম থাকিব। চ' মোৰ মতে খুব এটা সুন্দৰ এটা সন্ধিয়া আমি পাৰ কৰিম একেলগে,
নিশ্চয়। আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক পুনৰবাৰ, কাৰণ আপুনি ইমান ব্যস্ততাৰ মাজত আহি আজি আমাৰ ষ্টুডিঅ'ত একেলগে ইমানখিনি কথা পাতিলোঁ, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আপুনি এনেধৰণে ভালদৰে সকলো কাম কৰি গৈ থাকক, আপোনাৰ সংগীতৰ যাত্ৰা আৰু আগুৱাই গৈ থাকক, তাৰ লগতে ভাল ভাল কামবোৰ হৈ থাকক, আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ধন্যবাদ।
থেংক ইউ ভেৰি মাছ। ৰেডিঅ' গপশপ, গপশপ প্ৰাউড টু বি